এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপত্ৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাবুৱাত আৰম্ভ কৰে। দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত ডঃ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰে। এই বন্দোবস্তি অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক এই প্ৰপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু প্ৰয়োজনীয় বেংক ঋণ, শিক্ষা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধাও লাভ কৰিব। এই অধিকাৰ ডিজিটেলি নথিভুক্ত স্থায়ী ভূমি অধিকাৰ হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সদৰি কৰিছে। 826খন চাহ বাগিচা সামৰি লোৱা এই পদক্ষেপৰ অন্তৰ্ভুক্ত শ্ৰমিক পৰিয়ালসমূহক সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা নিৰ্ধাৰিত কেন্দ্ৰৰ পৰা অফলাইন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে। মৰিগাঁও জিলাতো আজি বিধায়ক ৰমাকান্ত দেউৰীয়ে 408টা চাহ শ্ৰমিক পৰিয়ালৰ মাজত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ডিব্ৰুগড়, শিৱসাগৰ, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ 10,404গৰাকী যুৱ উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ ঘুটুংচিগা চাৰিআলিত আয়োজিত অনুষ্ঠানত জিলাখনৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰে। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ সংকল্পৰে ৰাজ্য চৰকাৰে যুৱ উদ্যমিতাৰ পৰিৱেশ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা সংকল্পৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 10,000তকৈও অধিক হিতাধিকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। প্ৰথম কিস্তিৰ ধন 75,000 টকা। এই যুৱকসকলে এগ্ৰিমেণ্টত চহী কৰাৰ লগে লগে আৰু 25,000 টকা পাব আৰু তৃতীয় কিস্তিত 1,00,000 টকা পাব যদি তেওঁলোকে প্ৰথম 1,00,000 টকাটো ভালকৈ ব্যৱহাৰ কৰে। তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ আজি প্ৰতিটো সমষ্টিত প্ৰায় এভাৰেজ 600ৰ পৰা 700 কৰি 10,330গৰাকী যুৱক যুৱতী আজি উপকৃত হৈছে।
কাইলৈৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত ৰাজ্যৰ 1,046টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষাত 438,565গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এই পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাজহুৱা অনুষ্ঠানসমূহ মাইকজাতীয় উচ্চ প্ৰাবল্য শব্দৰ যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আয়োজন কৰি পৰীক্ষাৰ্থীসকলক সহায় কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। 2026-27 বৰ্ষৰ বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি আৰু সৰ্বাত্মক উন্নয়নৰ বাবে 2,00,000 কোটি টকাৰ অনুমোদন দিয়া হৈছে। উন্নয়নৰ কেইবাটাও ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন শিতানত ধনৰ আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়লৈ আবণ্টন 3 গুণ বৃদ্ধি হৈ 6,812 কোটি টকা হৈছে। ৰেল বাজেট অভিলেখ সংখ্যক 11,486 কোটি টকালৈ বৃদ্ধি হৈছে। এই পৰিমাণ পূৰ্বতকৈ 5 গুণ অধিক বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ পুনৰ প্ৰতিশ্ৰুতিৰে কাইলৈ 24 সংখ্যক বড়োলেণ্ড দিৱস উদযাপন কৰা হ'ব। এই উপলক্ষে কোকৰাঝাৰৰ বডুফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। তামোলপুৰ জিলাতো কাইলৈ বিপিএফ দলৰ উদ্যোগত জিলাখনৰ ঠাইগিৰিখাৰীৰ হিৰিম্বা হালামাৰী বাথৌ ফিল্ডত বড়োলেণ্ড দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই অনুষ্ঠানত কেইবাটাও জাতি জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই উপলক্ষে আজিৰে পৰা বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কাইলৈ বড়োলেণ্ডৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বডুফা উপেন্দ্ৰনাথ বৰ্মাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হ'ব। বড়োলেণ্ড দিৱসৰ পৰিপ্ৰেক্ষিতত কাইলৈ বিটিচিত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। বিটিচিৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ বিটিচিৰ সকলো চৰকাৰী কাৰ্যালয়ৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আহমেদাবাদত চলি থকা তৃতীয়খন খেলত দক্ষিণ আফ্ৰিকাই কানাডাক জয়ৰ বাবে 214 ৰাণৰ লক্ষ্য বান্ধি দিছে। কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত স্কটলেণ্ডে ইটালীক 73 ৰাণত পৰাজিত কৰে। কলম্বোত অনুষ্ঠিত আন এখন খেলত জিম্বাবৱে ওমানক 8 উইকেটত পৰাজিত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী অধ্যাপক ডঃ বিজ্ঞান বৰদলৈ আজি বিয়লি অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।